আবেগ ভরা বহু ভাবে রে পৃষ্ঠা ভরা অনুভবে রে আখি দিও সুরর তালে তালে অনুভব পৃষ্ঠা অনুভব পৃষ্ঠা
অনুভৱৰ পৃষ্ঠা ছিজন টু।
ব্যস্ততাপূৰ্ণ জীৱনত আপোনাৰ অনুভৱী মনটোক জীপাল কৰাৰ মানসেৰে মই মিঘাই আপোনালৈ বুলি আগবঢ়াওঁ বাস্তৱ জীৱনৰ বিভিন্ন কাহিনী। আহক আজি শুনো এই কাহিনী।
কৌস্তবক আজি দৰাসাজত বৰ ধুনীয়া লাগিছিল। সকলো লোকে কৌস্তবক আজি বহুত প্ৰশংসা কৰিছিল। কৌস্তব ইমান ধুনীয়া আছিল যে আনে তাৰ প্ৰশংসা কৰি আমনি নাপাইছিল আৰু কৌস্তবৰ গাঁৱৰ ছোৱালীবোৰ তাৰ ওপৰত বলীয়া হৈ ৰৈছিল। সাধাৰণতে নিজৰ বিয়া বুলি ক'লে সকলোৱে সুখী হয়, কিন্তু কৌস্তবৰ মুখমণ্ডলত সেই সুখ নাছিল। দৰাচলতে কৌস্তবৰ বিয়া যিজনী ছোৱালীৰ লগত ঠিক হৈছিল সেই ছোৱালীজনীক কৌস্তবে একেবাৰে পচন্দ নকৰিছিল। তাৰ বিয়া সেই ছোৱালীজনীৰ লগত জোৰেৰে কৰোৱা হৈছিল। কথা এয়া যে কৌস্তবৰ দেউতাক বহু কৃপণ আছিল। তেওঁ কৌস্তবৰ বিয়া যিজনী ছোৱালীৰ লগত ঠিক কৰিছিল সেই ছোৱালীজনী চৰকাৰী শিক্ষয়িত্ৰী আছিল। কৌস্তবৰ দেউতাকৰ কেৱল টকা পইচাৰ লগতহে সম্বন্ধ আছিল। তেওঁৰ ল'ৰাৰ সুখ ক'ত, কি ভাল পায়, এইবোৰৰ লগত কৌস্তবৰ দেউতাকৰ কোনো সম্বন্ধই নাছিল। কৌস্তবে বহুবাৰ ঘৰত তাৰ বিয়াৰ বাবে মানা কৰিছিল, কিন্তু কৌস্তবৰ দেউতাকে তাক খং কৰি কৈছিল, লাগিলে যি হওক মই কিন্তু তোৰ বিয়া এই ছোৱালীজনীৰ লগতেই কৰোৱাম, কাৰণ ছোৱালীজনীয়ে চৰকাৰী চাকৰি কৰে। কৌস্তবে নিজৰ দেউতাকক বহুত বুজালে, দেউতা টকা পইচা আহিব গৈ থাকিব, কিন্তু আপুনি মোৰ বিয়া যিজনী ছোৱালীৰ লগত কৰোৱাব বিচাৰিছে সেই ছোৱালীজনীৰ লগত মই খাপ খাব নোৱাৰোঁ, আপুনি পইচাৰ বাবে মোৰ জীৱনটো কিয় শেষ কৰিবলৈ লৈছে। কৌস্তবে নিজৰ দেউতাকক হাজাৰবাৰ বুজাবলৈ চেষ্টা কৰিলে, কিন্তু তাৰ দেউতাকে নিজৰ কথাতেই থাকিল। এনেদৰে ঘৰত কাজিয়া পেচালৰ মাজত অৱশেষত সেই দিনটো আহিল। কৌস্তব আজি দৰাসাজত, কিন্তু কৌস্তবৰ মুখত কোনো আনন্দ নাছিল। কৌস্তবে নিজৰ বিয়াখনক লৈ বহু সপোন ৰচিছিল, কিন্তু আজি সেই কৌস্তব নিজৰ বিয়াৰ আনন্দ নহয় যেন নিজৰ মৃত্যুৰ আনন্দ কৰিছে। দৰাৰ ওপৰত যেতিয়া কৌস্তব নিজৰ কইনা ঘৰলৈ গ'ল তেতিয়া সকলোৱে কৌস্তবক থৰ লাগি চাই ৰ'ল। আশে পাশে থকা লোকে কৌস্তবক দেখা পাই কথা পাতিবলৈ ধৰিলে যে ল'ৰাটো দেখিবলৈ বহুত ধুনীয়া হয়, কিন্তু ইমান শকত ছোৱালীজনীক কেনেকৈ পচন্দ কৰিলে। তেতিয়া তাৰ মাজতে কোনোবাই কয়, পচন্দ কৰিলে কি হ'ব, এই বিবাহ কিন্তু বেছি দিনলৈ নিটিকে চাবা। কৌস্তব আৰু মনীষাৰ বিয়া যেনে তেনে হৈ গ'ল আৰু এনেকুৱা কথাবিলাকো কৌস্তবৰ কাণত পৰিল। মনীষাই কইনা হৈ কৌস্তবৰ ঘৰলৈ আহিল, কিন্তু মনীষাই এই কথা অলপো জনা নাছিল যে কৌস্তবে তাইক অলপো পচন্দ নকৰিছিল। মনীষাই সাজি কাচি ফুলসজ্জাৰ নিশা বিচনাতে বহি কৌস্তবলৈ অপেক্ষা কৰি আছিল, কিন্তু বহুত পলম হৈ গ'ল, কৌস্তব কোঠালৈ যোৱা নাছিল। যেতিয়া কৌস্তবৰ দেউতাকে এই কথা গম পালে যে কৌস্তবে কোঠাত যাবলৈ অমান্তি কৰিছে আৰু সি বাহিৰতে শুইছে, তেতিয়া দেউতাক কৌস্তবৰ ওচৰলৈ আহিল আৰু ক'লে যে তোৰ ইমান সাহস কেনেকৈ হ'ল যে বাহিৰত তই শুই আছ, বোৱাৰীয়ে তোলৈ ইমান সময় ধৰি বাট চাই ৰৈ আছে, কিয় কোঠালৈ যোৱা নাই। কৌস্তবে তেতিয়া ক'লে, দেউতা আজিলৈকে মই আপোনাৰ সকলো কথাকে মানি আহিছোঁ, কিন্তু এতিয়া আৰু নহ'ব, কাৰণ এতিয়া মই সেই শকত ছোৱালীজনীৰ কোঠালৈ যাব নোৱাৰোঁ। এই কথা মই ভালদৰে জানো যে আমাৰ সম্বন্ধ বেছি দিনলৈ নাথাকে, মই তাইৰ লগত মোৰ সম্পূৰ্ণ জীৱন অতিবাহিত কৰিব নোৱাৰোঁ। কিন্তু কৌস্তবৰ দেউতাকে ক'ত বুজিলে কৌস্তবৰ কথা, কাৰণ এতিয়ালৈকে তেওঁৰ কথাকেই চলি আহিছে, এতিয়ানো কেনেকৈ কৌস্তবৰ কথা চলিব। দেউতাকে গালি শপনি দি কৌস্তবক মনীষাৰ কোঠালৈ পঠিয়াই দিলে। কৌস্তব আৰু দেউতাকৰ মাজত তৰ্ক কৰোঁতে কৰোঁতে বহু নিশা হৈছিল, তথাপিতো অৱশেষত কৌস্তব মনীষাৰ কোঠালৈ যাবলগীয়া হ'ল আৰু ৰুমত গৈ দেখা পালে মনীষা টোপনি গৈছিল। আৰু তেতিয়া কৌস্তবে দীঘলীয়া উশাহ টানিলে আৰু বিছনাৰ পৰা গাৰুলৈ চোফাতে শুলে। কিন্তু কিছু সময়ৰ পাছত যেতিয়া মনীষাৰ চকু খোল খালে তেতিয়া তাই দেখা পালে তাইৰ স্বামী কৌস্তব চোফাতে শুই আছে। দৰাচলতে মনীষা গভীৰ নিদ্ৰাত নাছিল। তাই খঙতে চকুহাল বন্ধ কৰি ৰাখিছিল। তাই ভাবিছিল কৌস্তুভে আহি তাইক মাতিব আৰু কথাত পলমকৈ অহাত সি তাইৰ ওচৰত ক্ষমা বিচাৰি নিজৰ কাণত ধৰি তাইক মনাব, যেনেদৰে প্ৰতিজন স্বামীয়ে নিজৰ মুখ ফুলাই থকা পত্নীক মনায়। কিন্তু মনীষাৰ লগত এনে একো নহ'ল। কৌস্তুভে চোফাতে নাক বজাই শুই থাকিলে আৰু গোটেই নিশা মনীষা কান্দি কান্দি পাৰ কৰিলে। মনীষাই কান্দি কান্দি ভাবি আছিল, পুৱা হ'বলৈ দিয়া, তেতিয়া মই কৌস্তুভৰ খবৰ ল'ম। আমাৰ প্ৰথম নিশা আছিল আৰু আপুনি মোক কিয় নামাতিলে? মনীষাই অলপো নাজানিছিল যে দেউতাকৰ কথাতহে কৌস্তুভে তাইৰ লগত বিবাহত বহিল। পাঁচদিনা পুৱা যেতিয়া কৌস্তুভৰ টোপনি ভাঙিল, তেতিয়া সি দেখা পালে মনীষা সেই সময়ত গভীৰ নিদ্ৰাত আছিল। গোটেই নিশা মনীষাৰ টোপনি নহাত পুৱা 5 বজাত মনীষা শুই পৰিছিল। মনীষাক টোপনিত দেখা পাই পুনৰ কৌস্তুভে দীঘলীয়া নিশ্বাস এৰিলে আৰু লাহে কৰি কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিল। প্ৰথম দিন আৰু প্ৰথম নিশা এনেদৰেই পাৰ হৈ গ'ল। কিন্তু এতিয়া কৌস্তুভে দ্বিতীয় নিশাৰ কথা চিন্তা কৰিলে। দ্বিতীয় নিশা কেনেকৈ কি কৰা যায়? আৰু আনফালে যেতিয়া মনীষাৰ টোপনি ভাঙিল, তেতিয়া তাই বহুত দুখী আৰু উদাস মনেৰে আছিল। কিন্তু তাই নিজৰ মনৰ কথা কাকোৱে নক'লে। তাই ভাবিলে কোনো কথা নাই, বিয়াৰ ভাগৰৰ বাবে কৌস্তুভৰ টোপনি ধৰিলে, আজি মই তেওঁৰ লগত কথা পাতিম। মনীষাই এই কথাবোৰকে ভাবি ভাবি নিজকে সান্ত্বনা দিছিল। কিন্তু তাইও সন্দেহ কৰিছিল যে ক'ৰবাত কিবা নহয় কিবা কথা নিশ্চয় আছে। নহ'লে কোনো স্বামীয়ে বিয়াৰ প্ৰথম নিশা নিজৰ পত্নীৰ লগত কথা নপতাকৈ শুই পৰেনে? দ্বিতীয় নিশা মনীষাই প্ৰতিজ্ঞা কৰিলে যে লাগিলে যিমানেই পলম নকৰক কৌস্তুভে কোঠালৈ আহোঁতে, কিন্তু আজি মই টোপনি নাযাওঁ, বহি থাকিম। ঠিক তেনেদৰেই মনীষাই বহুপৰ অপেক্ষা কৰাৰ পাছত কৌস্তুভ মনীষাৰ কোঠালৈ আহিল। কৌস্তুভ কোঠালৈ আহিল হয়, কিন্তু সি মনীষাৰ লগত কোনো কথা নাপাতিলে। মনীষাক কোনো মাত নিদিয়াকৈ সি বিচনাৰ পৰা গাৰু তুললে আৰু চোফাত গৈ শুই পৰিল। মনীষাই কৌস্তুভৰ কাণ্ড কাৰখানাবোৰ মনোযোগেৰে চাই আছিল আৰু ভাবিছিল, এইজন কেনেধৰণৰ স্বামী, এওঁটো মোক এষাৰো মাতো নলগালে আৰু চিধাই আহি চোফাত শুই পৰিল। কিছু সময় চিন্তা কৰাৰ পাছত মনীষাই নিজেই মাত লগালে আৰু সুধিলে, আপুনি চোফাত কিয় শুইছে? কৌস্তুভে কথাটো পাতল কৰিবলৈ বিচাৰি ক'লে, মোৰ চোফাত শোৱাৰ অভ্যাস আছে, সেইবাবে মই চোফাতে শুইছোঁ। কৌস্তুভৰ কথাত মনীষাই ক'লে, কিন্তু এতিয়াতো আপুনি বিয়া কৰালে, এতিয়া আপুনি চোফাত শুব নালাগে। আৰু এটা কথা, চোফাত শোৱা নোশোৱা পাছৰ কথা, এতিয়া মই আপোনাৰ পত্নী, কালিৰ পৰা মই আপোনালৈ বাট চাই আছোঁ। কিন্তু কালিও আপুনি আহি মোক মাত নিদিলে আৰু আজিও মাত নিদিয়াকৈ চিধাই শুবলৈ ল'লে। মনীষাই যেতিয়া তেওঁৰ স্বামীক কৌস্তুভক সুধিলে কিয় কৌস্তুভে তাইৰ সৈতে মাতবোল কৰা নাই আৰু বিচনাত নুশুই অন্য ঠাইত শুয়ে, তেতিয়া কৌস্তুভে কথাটো পাতল কৰিবলৈকে ক'লে, আজি কিছুদিনৰ পৰা মোৰ স্বাস্থ্য ভাল নহয়, সেইবাবে কাৰো লগত কথা পাতিবলৈও মোৰ মন যোৱা নাই। কিন্তু কোনোজনী ছোৱালী ইমান মূৰ্খ নহয় যে তাইৰ স্বামীয়ে তাইক বাৰে বাৰে অৱহেলা কৰিছে আৰু সেই কথা ছোৱালীজনীয়ে বুজি নাপাব। মনীষায়ো নিজৰ স্বামী কৌস্তুভৰ কথা বুজিছিল, ক'ৰবাত নহয় ক'ৰবাত কিবা এটাতো খেলি মেলি আছে, নহ'লে কৌস্তুভে কিয় মোৰ লগত কথা পাতিবলৈ বিচৰা নাই? পাঁচদিনা পুৱা মনীষাই নিজৰ শাহুমাকক কৌস্তুভৰ সকলো কথা বিৱৰি ক'লে। মনীষা আৰু শাহুমাকৰ মাজত এই সকলোবিলাক কথা চলি থাকোঁতেই শহুৰেকেও সেই ঠাইত উপস্থিত হৈ গৈ আৰু সুধিলে, তোমালোকৰ মাজত কি কথা বতৰা চলিছেহে, বৰ চিন্তিত দেখা পাইছোঁ যে। মনীষাই একো নোকোৱাকৈ তাৰ পৰা আঁতৰি আহিল। তেতিয়া কৌস্তুভৰ মাকে দেউতাকক কৌস্তুভৰ বিষয়ে সকলোখিনি কথা ক'লে। কৌস্তুভৰ দেউতাকে যেতিয়া কৌস্তুভৰ এই ব্যৱহাৰৰ কথা গম পালে, তেতিয়া তেওঁ খঙত জ্বলি পকি উঠিল। সেই সময়ত কৌস্তুভ ঘৰত নাছিল আৰু কিছু সময়ৰ পাছত যেতিয়া কৌস্তুভ ঘৰলৈ আহিল, তেতিয়া দেউতাকে তাক খঙেৰেই সুধিলে, এইবোৰ কি কথা কৌস্তুভ, বিয়া কৰোৱাই কিয় ভাওনা দেখুৱাব বিচাৰিছ? কৌস্তুভে নিজৰ দেউতাকক ওলোটাই সুধিলে, কি কথা দেউতা, আপুনি এনেদৰে কিয় কৈছে? কৌস্তুভৰ দেউতাকে খঙতে ক'লে, অই বুৰ্বক, সকলো কথা খোলাকৈ ক'লেহে তই বুজি পাৱ নেকি, তই চোফাত কিয় শুইছ? কৌস্তুভে দেউতাকক ক'লে, দেউতা, মই সৰুৰ পৰা আজিলৈকে আপোনাৰ সকলো কথা মানি চলি আহিছোঁ, কিন্তু এই কথাটোতেই মই অমান্তি হৈছিলোঁ। বিয়া কোনো ধেমালি নহয়, এয়া মোৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত আছিল। মই আপোনাক বহু বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু আপুনি তথাপিতো মোৰ বিয়া মনীষাৰ লগত কৰোৱালে। য'ত মোৰ সন্মতিয়েই নাছিল। আপুনি মোৰ লগতে মনীষাৰ জীৱনটো শেষ কৰি দিলে, কাৰণ মই মনীষাৰ লগত মোৰ জীৱন অতিবাহিত কৰিব নোৱাৰোঁ। আৰু কথা যে চোফাত শোৱা নোশোৱালৈ, সেয়া মোৰ ব্যক্তিগত কথা, আৰু মোৰ য'তে মন যায় মই তাতেই শুম। আৰু সেই শকত মনীষা শোৱাৰ পাছত বিচনাত ক'তনো ঠাই থাকে মই শুবলৈ? এটা কোণত ৰৈ মনীষাই কৌস্তভৰ সকলো কথা শুনি কান্দি আছিল। মনীষাই নিজৰ স্বামী কৌস্তভ আৰু নিজৰ সম্বন্ধৰ সঁচা কথাটো তেতিয়াহে জানিব পাৰিলে। তাইৰ আৰু কৌস্তভৰ বিয়া জোৰ কৰি পাতি দিয়া হৈছিল যে। এই সকলোবোৰ কথা জনাৰ পাছত মনীষাই নিজকে কোঠাত বন্ধ কৰি ল'লে। এদিনৰ পৰা দুদিন পাৰ হৈ গ'ল, কিন্তু মনীষাই তেতিয়াও নিজকে কোঠাতে আবদ্ধ কৰি ৰাখিছিল। কৌস্তভেতো তাইক একো সুধিবলৈ নাযায়েই, কিন্তু তাইৰ শাহু আৰু শহুৰেকে কোঠাৰ দুৱাৰ খুলি দিবলৈ বহু অনুৰোধ কৰিলে, কিন্তু মনীষাই দুৱাৰ খোলা নাছিল। এদিন কৌস্তভৰ বৰ বেয়াকৈ এক্সিডেণ্ট হ'ল আৰু তাক হস্পিটেলত এডমিট কৰোৱা হ'ল। কৌস্তভৰ মাকে বহুত কান্দিছিল। কোঠাৰ বাহিৰত কৌস্তভৰ মাকৰ কান্দোনৰ মাত শুনি আৰু চিঞৰ বাখৰ শুনি মনীষাই কোঠাৰ ভিতৰৰ পৰাই সুধিলে, কি হৈছে মা, আপুনি কিয় ইমানকৈ কান্দিছে? মনীষাৰ শাহুমাকে কান্দি কাটিয়েই ক'লে, মাজনী, এতিয়াতো তুমি দুৱাৰখন খুলি দিয়া, বহুত ডাঙৰ ঘটনা ঘটিছে। নিজৰ শাহুমাকৰ মুখৰ পৰা এনে কথা শুনি মনীষাই তৎক্ষণাত দুৱাৰ খুলি দিলে আৰু কোঠাৰ বাহিৰলৈ আহি মাকক সুধিলে, কি হৈছে মা, এতিয়া সকলো খুলি কওকচোন। তেতিয়া মনীষাৰ শাহুৱেকে মনীষাক কৌস্তভৰ এক্সিডেণ্ট হোৱা কথাটো ক'লে। মনীষাই কান্দি কান্দি শাহুমাকক ক'লে, মা, কৌস্তভে মোক ভাল নাপালেও কিন্তু মই কৌস্তভক বহুত ভাল পাওঁ, সেইবাবে দয়া কৰি আপুনি মোক হস্পিটেললৈ লৈ বলক, মই কৌস্তভৰ কাষলৈ যাব বিচাৰোঁ। মনীষাৰ শাহুৱেকে ক'লে, মাজনী, তুমি ঠিকেই কৈছা, ব'লা তোমাক মই হস্পিটেললৈ লৈ যাওঁ। মনীষা আৰু মনীষাৰ শাহুৱেক যিখন হস্পিটেলত কৌস্তভ এডমিট আছিল তালৈ যায় আৰু তাত গৈ পাই মনীষাই কৌস্তভক দেখি কান্দোনত ভাঙি পৰে, কাৰণ কৌস্তভৰ বহুত আঘাতপ্ৰাপ্ত হৈছিল। কিছু সময়ৰ পাছত মনীষাই শাহুৱেকক ক'লে, আপোনালোক ঘৰলৈ যাওকগৈ মা, মই কৌস্তভৰ চোৱা চিতা কৰিম। সেইদিনাৰ পৰা মনীষা কৌস্তভৰ লগত হস্পিটেলত থাকিল আৰু কৌস্তভৰ মনে প্ৰাণে চোৱা চিতা কৰিবলৈ ধৰিলে। কিছুদিনৰ পাছত ডাক্তৰে কৌস্তভক হস্পিটেলৰ পৰা ছুটি দিলে। কৌস্তভ ঘৰলৈ আহিল আৰু ঘৰলৈ অহাৰ পাছতো মনীষাই তাৰ চোৱা চিতাত কোনো কমি নকৰিলে। কিছুদিনৰ পাছত কৌস্তভ সুস্থ হৈ উঠিল। এদিন যেতিয়া কৌস্তভ টোপনিৰ পৰা উঠিল, তেতিয়া কৌস্তভৰ মাকে তালৈ চাহ লৈ আহিল। তেতিয়া কৌস্তভে মাকক সুধিলে, কি কথা মা, মনীষাক দেখা নাই যে, আৰু আজি আপুনি চাহ লৈ আহিলে যে? কাৰণ যেতিয়াৰ পৰা মই হস্পিটেলৰ পৰা আহিছোঁ তেতিয়াৰ পৰা মনীষায়েতো মোলৈ চাহ লৈ আনে, কিন্তু আজি তাই ক'ত? কৌস্তভে মনীষাক নেদেখি যেতিয়া মাকক তেনেদৰে প্ৰশ্ন কৰিলে যে মনীষা ক'ত, তেতিয়া কৌস্তভৰ মাকে কৌস্তভক ক'লে, আজি মনীষাই সদায় ভাবি ঘৰ এৰি থৈ গুচি গ'ল কৌস্তভ। মাকৰ মুখৰ পৰা এই কথা শুনি কৌস্তভৰ হাতৰ পৰা চাহৰ কাপটো সৰি পৰিল আৰু আচৰিত হৈ সি মাকক সুধিলে, কিয় মা, তাই মোক একো নোকোৱাকৈ কিয় গুচি গ'ল? কৌস্তভৰ মাকে ক'লে, তোকনো কৈ কি কৰিব, তই আজিলৈকে তাইক পত্নীৰ অধিকাৰ দিলিনে? তোক যে তাই প্ৰতিটো কথা কোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব। আৰু আজি যেতিয়া মই টোপনিৰ পৰা উঠি পাকঘৰলৈ গৈছিলোঁ, তেতিয়া মই পাকঘৰত এইখন চিঠি পালোঁ। চিঠিখনৰ ওপৰত লিখা আছিল, মা, মই সদায়ৰ বাবে ঘৰ এৰি গুচি আহিছোঁ আৰু এইখন চিঠি কৌস্তভকো দিব। কৌস্তভে মাকৰ হাতৰ পৰা লৰালৰিকৈ চিঠিখন লৈ পঢ়িবলৈ ল'লে। সেই চিঠিখনত লিখা আছিল, কৌস্তভ, আপুনি মোক পত্নীৰ অধিকাৰ কোনোদিন নিদিলে, কিন্তু মই আপোনাক বহুত ভাল পাই পেলালোঁ, যাৰ অনুমানো আপুনি কৰিব নোৱাৰে। সেইবাবে মই আপোনাৰ সুখৰ বাবে এই ঘৰৰ পৰা আঁতৰি আহিছোঁ, কাৰণ মই জানো আপুনি মোৰ লগত সুখী হ'ব নোৱাৰে। সেইবাবে আপুনি আন এজনী ছোৱালী বিবাহ কৰোৱাই আপোনাৰ জীৱন নতুনকৈ আৰম্ভ কৰক। কিন্তু যেতিয়ালৈকে মই আপোনাৰ ওপৰত বুজা হৈ থাকিলোঁ হয়, তেতিয়ালৈকে আপোনাৰ দেউতাই আপোনাৰ বিয়া আন ছোৱালীৰ লগত হ'বলৈ নিদিয়ে। আৰু শেষত এয়াই কওঁ যে জ্ঞাতে অজ্ঞাতে যদি মই কিবা ভুল কৰিছিলোঁ, তেনেহ'লে মোক ক্ষমা কৰি দিব। আপোনাৰ শকত পত্নী মনীষা। কৌস্তুভে চিঠিখন পঢ়াৰ পাছতেই লৰা লৰিকৈ মনীষাৰ মাকৰ ঘৰলৈ গ'ল আৰু মনীষাৰ ঘৰৰ দুৱাৰৰ বেল বজালেগৈ। দুৱাৰ খুলিলে মনীষাই। কৌস্তুভে মনীষাক দেখা পাই তাইক সাবটি ধৰি কান্দি কান্দি ক'লে, মোক ক্ষমা কৰি দিয়া মনীষা, আজি মই বুজিলোঁ মানুহৰ সৌন্দৰ্যতকৈ অধিক তেওঁৰ কৰ্মহে চিনাক্ত কৰে। মোৰ এক্সিডেণ্ট হলত যদি তুমি মোৰ লগ নিদিলা হয়, আজি মই এনেদৰে নিজৰ ভৰিত থিয় হৈ থাকিব নোৱাৰিলোঁ হয়। কাৰণ যিদৰে তুমি মোৰ শুশ্ৰূষা কৰিছিলা তাকে দেখা পাই ডক্টৰো বৰ আচৰিত হৈছিল আৰু তেওঁলোকে মোক কৈছিল, আপোনাৰ লগত কিন্তু চমৎকাৰ হৈছে, নহ'লেনো আপোনাৰ ভৰি দুখন যিমান আঘাতপ্ৰাপ্ত হৈছিল সেয়া চাবলৈ হ'লে আপোনাৰ ভৰি দুখন কেতিয়াও ঘূৰাই নাপালে হয়। সেইকাৰণে মনীষা, তোমাক আজিলৈকে মই যি দুখ দিলোঁ তাৰ বাবে মই বহুত লাজ পাইছোঁ। বোলা এতিয়া নিজৰ ঘৰলৈ। কৌস্তুভৰ মুখৰ পৰা এই কথা শুনি মনীষাও বহুত সুখী হ'ল আৰু দুচকুৰে দুধাৰী আনন্দৰ লোটক বৈ আহিল। কাৰণ আজি সৌন্দৰ্যৰ বাবে নহয়, তাইৰ কৰ্মৰ বাবেহে তাইৰ স্বামীক পাবলৈ সক্ষম হ'ল। মনীষা আজি নিজৰ শহুৰৰ ঘৰলৈ গ'ল আৰু পুনৰ তাই ফুলসজ্জাৰ নিশাৰ দৰে কোঠাটো সজোৱা হ'ল। মনীষা বহুত সুখী হৈ কইনাসাজত বহি আছিল। আজি কৌস্তুভে পলম নকৰিলে। ওলোটাই সময়তকৈ আগতীয়াকৈ মনীষাৰ কোঠালৈ আহিল আৰু কৌস্তুভে মনীষাক নিজৰ দুবাহুৰ মাজত সাবটি ল'লে। উপলব্ধি কৰিলে যে বাহ্যিক সৌন্দৰ্যতকৈ মানুহৰ মানসিক সৌন্দৰ্য কিমান ধুনীয়া হোৱাটো প্ৰয়োজন। এনেদৰেই অনুভৱৰ পৃষ্ঠাত যদি আপুনি নতুন কাহিনী শুনিব বিচাৰিছে তেন্তে শুনিবলৈ পাব প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ নিশা 10 বজাৰ পৰা 12 বজালৈ কেৱল ৰেডিঅ' কাপশ্যপ 94.3 FM-ত। অনুভৱৰ পৃষ্ঠা অনুভৱৰ।